এয়া আকাশবাণী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। আজি শাৰদীয় দুৰ্গা পূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি নীতিৰে এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হয়। এইবাৰ দেৱী দুৰ্গাৰ ষষ্ঠীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা বৰ্তাই ৰাখি জনসাধাৰণে শক্তিৰূপিণী দুৰ্গাৰ আৰাধনা কৰিছে। শিৱসাগৰ জিলাত 1734 চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা 291 বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যাত্মিকতাৰ মাজেৰে শাৰদীয় পূজা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে এই দৌলত মহা অষ্টমীৰ প্ৰথম প্ৰসাদ নাগাৰা বজোৱা দৌলা পৰিয়াল আৰু কনচেং বৰপাত্ৰ গোহাঁই পৰিয়ালৰ পৰা আগবঢ়োৱা ৰজাদিনীয়া পৰম্পৰা দৌল উন্নয়ন সমিতিয়ে এতিয়াও অক্ষুণ্ণ ৰাখিছে। জিলাখনৰ সৰ্বমুঠ 25খন ৰাজহুৱা পূজা অনুষ্ঠিত হৈছে। পূজা সমিতিসমূহে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে। ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ অসমীয়া ৰীতি নীতিৰে পালন কৰা হৈছে। ধেমাজি জিলাতো মাংগলিক ৰীতি নীতিৰে কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰে শাৰদীয় পূজা আৰম্ভ হৈছে। আজি সপ্তমী পূজাৰ নৱপত্ৰিকা স্থাপনৰ পৰম্পৰাও পূজাস্থলীত পালন কৰা হৈছে। শোণিতপুৰ জিলাতো শাৰদীয় দুৰ্গা পূজা পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বিল্লেশ্বৰ দেৱালয়ত হাতীৰে আদৰি আনি কালি দেৱীক প্ৰতিষ্ঠা কৰা হয়। আজি পৰম্পৰাগত ৰীতিৰে সপ্তমী পূজা আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো কালি ষষ্ঠী উপলক্ষে পূজাৰ বেদীত দেৱীৰ প্ৰতিমা স্থাপন কৰি শক্তিৰূপিণী দেৱীৰ আৰাধনা কৰা হয়। ধুবুৰী জিলাৰ শতাধিক পূজাথলীত এইবাৰ দেৱীক আৰাধনা কৰা হৈছে। জিলাখনৰ 404 বছৰীয়া গৌৰীপুৰৰ ৰজাঘৰীয়া দুৰ্গোৎসৱ, বিলাসীপাৰাৰ জামিদাৰবাদী অষ্টভোজা পূজা আৰু 413 বছৰীয়া বগৰীবাৰীৰ মা মহামায়া শক্তিপীঠত আজি পাৰম্পৰিক ৰীতি নীতিৰে সম্পূৰ্ণ বৈদিক প্ৰথাত মহাসপ্তমী পূজাৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়ৰ লগতে বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। এই সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
আজি মহাসপ্তমী পূজা, কিন্তু এনে উৎসৱমুখৰ পৰিৱেশৰ সময়ক যেন অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৱে সমগ্ৰ অসমবাসীৰ লগতে বাক্সা জিলাৰ বাঁহবাৰী ফাটেমা চাহ বাগিচাৰ এলেকাক এক শোকে খুন্দিয়াই থৈ যায়। অতি জাক জমকতাৰে কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লৈছিল যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাতৰি পাই শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ কাৰ্যসূচী সংকুচিত কৰিছে। কালজয়ী শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি মহাসপ্তমীৰ পৰা মহানৱমীলৈকে কিছু এৰাব নোৱাৰা কাৰ্যসূচীৰে শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ সাৰণি মাৰিব বুলি উদ্যোক্তাসকলে জানিব দিয়ে। আনহাতে ভাৰত ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ ৰূপহিত মহান শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন জাতি জনগোষ্ঠী বৰ্ণ নিৰ্বিশেষে কালিৰে পৰা 5 দিনা বৰ্ণাঢ্য কাৰ্যসূচী 73 সংখ্যক ৰূপহী আঞ্চলিক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে।
দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ 43খন ঠাইত শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হৈছে। আজি যথাবিহিত ৰীতি নীতিৰে সপ্তমী পূজা কৰা হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো আজিৰে পৰা শাৰদীয় দুৰ্গা পূজা পালন কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ বাবে গঠন কৰা SIT-য়ে আজি বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামীক পুনৰ জেৰা কৰিছে। উলুবাৰীৰ CID-ৰ মুখ্য কাৰ্যালয়ত তদন্তকাৰী দলটোৱে অভিনেত্ৰী নিশিতা গোস্বামীক আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্তকো জেৰা কৰিব। আটাইকেইজনে আৰক্ষীৰ জেৰাৰ সময়ত সহযোগ কৰিছে বুলি প্ৰকাশ কৰিছে। ইপিনে শিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে আজি তেওঁৰ কাহিলীপৰাস্থিত বাসগৃহত মাংগলিক অনুষ্ঠানৰ লগতে বিভিন্ন স্থানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্ৰিকেট এছ'চিয়েচনৰ ষ্টেডিয়ামত কাইলৈ ICC মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। উদ্বোধনী খেলখনত ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে শ্ৰীলংকাৰ মুখামুখি হ'ব। ভাৰত আৰু শ্ৰীলংকাৰ দুয়োটা দল ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। উদ্বোধনী অনুষ্ঠানত 40 মিনিট সময় জুবিন গাৰ্গৰ সন্মানাৰ্থে উৎসৰ্গিত হ'ব বুলি BCCI-এ সদৰি কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।